Ea Akahmani. বাতৰি সৈতে মই নিৰূপমা বৰঠাকুৰ। এতিয়াৰ প্ৰধান বাতৰি সমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছাইপ্ৰাছ, কানাডা আৰু ক্ৰোৱেছিয়াৰ পাঁচদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ যিকোনো প্ৰচেষ্টাৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ভাৰত 2029 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই আনিবলগীয়া বহুপ্ৰত্যাশিত এক্সিয়ম 4 অভিযানৰ বাবে নতুনকৈ 15 জুনৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে। আৰু ভাৰতৰ য়াজিং হিলঙে ভূটানৰ থিম্ফুত অনুষ্ঠিত ছাউথ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছাইপ্ৰাছ, কানাডা আৰু ক্ৰোৱেছিয়াৰ পাঁচদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হ'ব। যাত্ৰাৰ প্ৰথম পৰ্যায়ত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডডিলেজৰ নিমন্ত্ৰণ মৰ্মে আজি দেশখনৰ ৰাজধানী নিকোছিয়াত উপস্থিত হ'ব। এয়া হ'ব দুটা দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ছাইপ্ৰাছ ভ্ৰমণ। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ক্ৰিষ্টোডডিলেজৰ সৈতে আলোচনাত মিলিত হ'ব আৰু লিমাছলত আগশাৰীৰ ব্যৱসায়িক উদ্দেশ্যে ভাষণ দিব। এই যাত্ৰাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব আৰু মধ্যসাগৰীয় অঞ্চল তথা ইউৰোপীয় সংঘৰ সৈতে সহযোগিতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ নিমন্ত্ৰণ মৰ্মে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ কানানাস্কিছত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীয়ে এইবাৰকে ধৰি একেৰাহে ষষ্ঠবাৰৰ বাবে G7 শীৰ্ষ সন্মিলনত ভাগ ল'ব। সন্মিলনত শ্ৰীমোদীয়ে G7 ৰাষ্ট্ৰ, অন্য আমন্ত্ৰিত দেশৰ নেতৃবৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববীসকলৰ সৈতে শক্তি, সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱন, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা, শক্তিগোট আৰু কোৱাণ্টাম সম্পৰ্কীয় বিষয়কে ধৰি গুৰুত্বপূৰ্ণ গোলকীয় বিষয় লৈ আলোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই সন্মিলনৰ আপাহতে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী অহা বুধবাৰে ক্ৰোৱেছিয়াত উপস্থিত হ'ব। এয়া হ'ব কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ক্ৰোৱেছিয়া ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ক্ৰোৱেছিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচ আৰু ৰাষ্ট্ৰপতি জোৰান মিলানোভিচৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ যিকোনো প্ৰচেষ্টাৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। মধ্যপ্ৰদেশৰ আকৰ্ষণীয় পাহাৰীয়া পৰ্যটনথলী পচমঢ়িত কালি বিজেপিৰ সাংসদ বিধায়কৰ প্ৰশিক্ষণ শিবিৰৰ এটা সমাৱেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰ ৰাষ্ট্ৰৰ হিত সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে কয় যে দল আৰু দেশৰ ভৱিষ্যৎ গঢ়াৰ বাবে অনুশাসন, আদৰ্শগত প্ৰতিশ্ৰুতিবদ্ধতা আৰু ৰাজহুৱা সেৱা অতিকৈ গুৰুত্বপূৰ্ণ। শ্ৰীশ্বাহে ভাষণৰ আৰম্ভণিতেই আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু অন্যান্যসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে মোদী চৰকাৰে সুৰক্ষিত, বিকশিত আৰু সমৃদ্ধিশালী ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। বিগত 11 বছৰত চৰকাৰে প্ৰায় 26 কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰিছে, 7 কোটি পৰিয়ালক প্ৰয়োজনীয় সা সুবিধা প্ৰদান কৰিছে আৰু খেতিয়কসকললৈ বিত্তীয় সাহায্য আগবঢ়াইছে বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। ভাৰত 2029 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। তেওঁ কয় যে বিগত 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক আৰু দুৰ্নীতিমুক্ত শাসনৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। NDA চৰকাৰৰ 11th বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি কালি অসমৰ ডিব্ৰুগড়ত এখন সংবাদমেলত শ্ৰীসোণোৱালে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ভাৰত নীতি স্থবিৰতা আৰু বংশবাদী কুশাসনৰ যুগৰ পৰা ওলাই আহিছে আৰু সম্প্ৰতি কল্যাণমুখী উন্নয়ন, যুৱ প্ৰজন্মৰ দ্বাৰা উদ্ভাৱন আৰু অভূতপূৰ্ব আন্তঃগাঁথনি সম্প্ৰসাৰণেৰে আগবাঢ়িছে। মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 10 বছৰত দেশৰ 25 কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু এই সংখ্যা ইউৰোপৰ ভালেসংখ্যক দেশৰ মুঠ জনসংখ্যাতকৈ অধিক। দেশৰ বৰ্ধিত ষ্টাৰ্টআপ অনুকূল তন্ত্ৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে দেশত 2014 চনত 30,000 ষ্টাৰ্টআপ প্ৰতিষ্ঠান আছিল আৰু সম্প্ৰতি এনে প্ৰতিষ্ঠানৰ সংখ্যাই 1 লাখ অতিক্ৰম কৰিছে। তেওঁ কয় যে পথ, ৰেল আৰু ইণ্টাৰনেট যোগাযোগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম চলি আছে। তেওঁ কয় যে অসমৰ যোগীখোপা, ধুবুৰী, পাণ্ডু আৰু ডিব্ৰুগড়ত আধুনিক নৈ বন্দৰৰ কাম অব্যাহত আছে আৰু এই প্ৰকল্পসমূহে অসমক গোলকীয় বাণিজ্যৰ পথেৰে সংযুক্ত কৰিব। আকাশবাণীৰ পৰা। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই নিবলগীয়া বহু প্ৰত্যাশিত এক্সিয়ম ফ'ৰ অভিযানৰ বাবে নতুনকৈ 19 জুনৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে। এই অভিযানত বিলম্ব ঘটোৱা কাৰিকৰী সমস্যাসমূহ ইতিমধ্যে সমাধান কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো, এক্সিয়ম স্পেচ আৰু স্পেচ এক্সৰ মাজত অনুষ্ঠিত বৈঠকত ফেলকন 9 নামৰ উৎক্ষেপণ যানখনত দেখা দিয়া তৰল অক্সিজেন নিৰ্গমনৰ সমস্যা ইতিমধ্যে সমাধান কৰা হৈছে বুলি নিশ্চিত কৰা হৈছে। উৎক্ষেপণৰ পূৰ্বে নিয়মীয়া নিৰীক্ষণত নিৰ্গমনৰ সমস্যা ধৰা পৰিছিল আৰু ইয়াৰ বাবে 11 জুনত উৎক্ষেপণ স্থগিত ৰখা হৈছিল। এই অভিযান ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। অভিযান সফল হলে শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমগৰাকী আৰু 1984 চনত মহাকাশলৈ যোৱা ৰাকেশ শৰ্মাৰ পাছৰ দ্বিতীয়গৰাকী ভাৰতীয় ৰূপে পৰিগণিত হ'ব। উড়ান সহযোগিতা সুদৃঢ় কৰাই নাছা, স্পেচ এক্স আৰু ইছৰোৰ মাজত সহযোগিতাৰে আৰম্ভ কৰা এই অভিযানৰ মূল উদ্দেশ্য। এই অভিযানক ভাৰতৰ পৰৱৰ্তী গগনযান কাৰ্যসূচীৰ বাবে গুৰুত্বপূৰ্ণ প্ৰস্তুতিৰূপে গণ্য কৰা হৈছে। ইজৰাইল আৰু ইৰাণৰ মাজৰ ক্ষেপণাস্ত্ৰ আক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইৰাণে ইজৰাইলৰ গুৰুত্বপূৰ্ণ চহৰসমূহক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা দেখা গৈছে। ইজৰাইলী সেনাবাহিনীয়ে কালি তেহৰাণৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি নতুনকৈ আক্ৰমণ চলাইছে। দুয়োখন দেশৰ মাজৰ সংঘৰ্ষৰ ফলত মধ্য পূব এছিয়াৰ পৰিস্থিতি বিপজ্জনক হৈ উঠা পৰিলক্ষিত হৈছে। কৈলাশ মানসৰোবৰ যাত্ৰালৈ যাবলগীয়া তীৰ্থযাত্ৰীৰ প্ৰথমটো দল আজি ছিকিমৰ গেংটকত উপস্থিত হ'ব। ছিকিম চৰকাৰে তীৰ্থযাত্ৰীসকলক আদৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এইবাৰ 5 বছৰৰ বিৰতিত অহা 20 জুনত কৈলাশ মানসৰোবৰ যাত্ৰা আৰম্ভ হ'ব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি এছ ৰাৱে প্ৰকাশ কৰা মতে চৰকাৰী বিষয়াকে ধৰি মুঠ 35 গৰাকী যাত্ৰীৰ প্ৰথমটো দল আজি গেংটকত উপস্থিত হ'ব। 20 জুনত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টাৱাঙে নাথুলাত পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰতিটো তীৰ্থযাত্ৰীৰ দলে 11-12 দিনৰ ভিতৰত এই যাত্ৰা সম্পূৰ্ণ কৰিব। এইবাৰ মুঠ 10টা দলে নাথুলা হৈ কৈলাশ মানসৰোবৰ যাত্ৰা কৰিব। ভাৰতৰ য়াজিক হিৰঙে ভূটানৰ থিম্ফুত অনুষ্ঠিত ছাউথ এছিয়ান বডী বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছে। য়াজিকে কালি 155 চেণ্টিমিটাৰ পৰ্যন্ত মহিলাৰ মডেল ফিজিক শিতানত প্ৰথম স্থান দখল কৰে। অৰুণাচল প্ৰদেশৰ য়াজিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী খেলুৱৈ। ছাউথ এছিয়ান বডী বিল্ডিং আৰু ফিজিক স্পৰ্টছ ফেডাৰেশ্যনে আয়োজন কৰা এই 5 দিনীয়া প্ৰতিযোগিতাৰ আজি সামৰণি পৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে কিছুদিন পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ IPLৰ বিজয় উদযাপনৰ সময়ত বেংগালুৰুত সৃষ্টি হোৱা পৰিস্থিতিৰ দৰে ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে কেতবোৰ বিশেষ নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ বাবে এখন কমিটী গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি অনুষ্ঠিত BCCIৰ 28 সংখ্যক সৰ্বোচ্চ পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দেৱজিৎ শইকীয়াক অধ্যক্ষ হিচাপে লৈ গঠন কৰিবলগীয়া এই কমিটীত প্ৰভতেজ সিং ভাটিয়া আৰু ৰাজীৱ শুক্লাকো অন্তৰ্ভুক্ত কৰা হ'ব। কমিটীখনে 15 দিনৰ ভিতৰত নীতি নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াব। সৰ্বোচ্চ পৰিষদে লগতে কেইবাজনো নিৰীহ লোকে প্ৰাণ হেৰুওৱা আহমেদাবাদ আৰু বাংগালুৰু ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। বৈঠকত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অহা বছৰ জানুৱাৰীত হ'বলগীয়া পৰৱৰ্তী শৃংখলাৰ স্থান সন্দৰ্ভতো সিদ্ধান্ত লোৱা হয়। নিউজিলেণ্ডৰ দলটোৱে ভাৰতত 3খন এদিনীয়া আৰু 5খন T20 খেলৰ শৃংখলাত অংশগ্ৰহণ কৰিব। ইয়াৰে এদিনীয়া খেলসমূহ বৰোদা, ৰাজকোট আৰু ইন্দোৰত অনুষ্ঠিত হোৱাৰ লগতে নাগপুৰ, ৰায়পুৰ, গুৱাহাটী, ভিজাগ আৰু ত্ৰিবান্দ্ৰমত T20 খেলসমূহ খেলোৱা হ'ব। ব্ৰাজিলৰ বিদেশ মন্ত্ৰালয়ে ভিয়েটনামে সহযোগী ৰাষ্ট্ৰ হিচাপে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা ঘোষণা কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে ভিয়েটনাম গোলকীয় যোগান শৃংখলাৰ সৈতে সম্পৃক্ত এছিয়াৰ গুৰুত্বপূৰ্ণ দেশ। ৰাছিয়াৰ স্পুটনিক নামৰ বাতৰি যোগান প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে ভিয়েটনামে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীত অন্তৰ্ভুক্ত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ পাছত দেশখন এতিয়া সংস্থাটোৰ 10ম সহযোগী দেশৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছাইপ্ৰাছ, কানাডা আৰু ক্ৰোৱেছিয়াৰ 5 দিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ যিকোনো প্ৰচেষ্টাৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ভাৰত 2029 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। আৰু ভাৰতৰ য়াজিক হিৰঙে ভূটানৰ থিম্ফুত অনুষ্ঠিত ছাউথ এছিয়ান বডী বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।